Good evening, Ito Agashwani Kohima. Samlaga Kobo Puriya Sim Kung Nongla, Pohela Headlines. Chief Minister Nipiri Bra, Union Minister Piyush Goyal Lokoti Lokurigina, Trade Aru Commerce Avenue Sikutakuri Se, Regional Resource Center Director Dr. Raj Prabha Mukhtan Bra, Nagaland Diagnostic Services Val Kuri Dibali Dorkar Jinai Se, Advisor Sitrong Kyo Sangtan Bra, Cyber Thamki Khilabi, Mushput Defense Panavali Innovation Solutions Karni Kwesi Aro, Horti Department Logo, Promotion of Best Horticulture Farming and Products to International Export Award Kuri Dise. Itia Pura Khobar. Chief Minister Nipiri Bra, Union Minister of Commerce and Industry, Piyush Goyal Logoti, Aji Night Lidi Lokurise, Eka Social Media Post, Rio Bra Kwesi, Ki Meeting Di, Bepar Parhai Dibali, Innovation Anibali, Bishi Investment Tani Anibali, Aro State Di, Bepar Kanjol Di Uthai Dibali, Dorkar Di Kutha Kwesi, Goyal Bra Kwesi, Ki Meeting Bra Bishi Jagadi Avenues Kan Explore Kurigina, State Di Economic Potential Parhai Dibali, Bishi Likelihood Simodok Dibali Karne Kutha Kwesi, Meeting Di, Advisor for Industries or Commerce, Kani Jakhalo Bravi, Joploi Se. Director of Regional Resource Center, RRC, Northeast, Dr. Raj Prabha Mukhtan Barjan IDC, Nagalandu, Dusura Olop States Kanmajuti Thagigana, Infant Mortality Rate Bishi, Bal Thagigana, Ekhazari, Kali Charta Thagyase, National Rate Lokoti Sile, 28 per 1000 Thagyase, Free Diagnostic Services for Laboratory Technicians, the 18 Rakya Training Session Nagalandi, Daiba Kotakurisi, Jonto, National Health Mission Bar, Regional Resource Center Lokoti Nilagina, NE States Karne, Kohimadiaji Jorka Kurise, Infant Mortality Rate Thakilebi, Dusura Health Indicators Khan, Institutional Deliveries Othai Dibo Karne, Dr. Mukhtan Ka Kwese, Director Ba, Primary Health Centers, PHCs, District Hospitals, and Community Health Centers, the Diagnostic Services Val Corridibly Dorkar Janai Se. Tarba Kwese Nagaland, the Subcenters Ba, Dosta Diagnostic Cases Kan, Handle Korea Si, John the 14 the Othai Dibo Lagi, and PHCs Ba, 40 cases Handle Korea Si, John to be 63 the Othai Dibo Lagi. Bhalwala health outcomes karne aid for high degree bishi dorkar ase state department health and family welfare logot screening korigena lab facilities for high degree onorad korigena diagnostic services bishi othai dia kando 15th finance commission ba mutab dibali paribo boli koise Dr. Mirinina Sinlam, state program officer NHM Bra, biomedical equipment maintenance program aro free diagnostic service initiative de status aro laboratory services takia kanne lagena over view it that will present Kuridise. Dodin Rakya National Conference to Cybercrime, Digital Forensics and Intelligence Day theme, Cyber Secure Bharat, Fortifying India's Digital Future, Nijiri Aji Koyamadi Saru Kuridise, Advisor for Information Technology or Communication, Economic Statistics or Evaluation, Sitrong Kyo Sangdambra, Mila Joraigana Gyan Bhakuribali, Aro Innovation Solutions Bra, Bahar Ulaigana, Cyber Dhamki Khilapi, Mushput Defense Panaitibali Dorkar Janaidise, Sanctum Brakwesiki Cyber Security Rakibali Karni, Samashlaka Subsection Nilaigina Kam Kuribali, Aro Innovation Jolti Anigina, Amikhan Cyber Defense Capabilities Othaidibali Karni, Public Private Partnership Karoni Dorkar Janaidise, Ita Northern Project titled Empowering Police personnel and government officials of NE states draw IT and cybersecurity training to virtually Surukuri Digana Secretary, Ministry of Electronics and Information Technology, Meti S. Krishnanbra, Police Forces Lokodi Sopsi Taza Obisa Lokod Juria Jari Javuli, Technology Laka Gyan Saira Kigana Upgrade Kuridibuli Koise, Nagaland Sarkarbra Officials Day, DGP Rubin Sharma, Meti Aro Nilit Kohima Milagina, Idokulaidia Session Tikutakurise, Bista Speakers Nishanabra Topics Kan, Cyber Security Aro Forensics Day, Technology Noton Olaitagya, Advanced Forensic Technique Aro Hatiyar, Noton Cyber Dhamkilokuri Samna Kuribuli, Digital Law and Policy Kan Milagina Kutakuribuli Ase. Department of Horticulture, Government of Nagaland Lokodi, Promotion of Best Horticulture Farming and Products to Award Kuridisi, Jando Olop Samoyakodi Seswa International Agriculture and Horti Expo, Nai Dilidi, 22nd July Takrakise, Department of Products Kan Nijo Jagadi Rupia, Brands Kandi, Perilla Seed Oil, Ginger Powder, Dry King, Naga King Chili, Somic Powder, Candied Mango and Plum Kan Eventi Dikhairakise, তিনটা জি আই টেক ক্রপস খান নাগা ট্রি টমেটো নাগা কিউকাম্বার আর নাগা কিং চিলি খান বি এক্সপো দি রাখিছে ডিপার্টমেন্ট বা তাজা ফার্ম প্রডাক্টস খান ছায়োটি ইয়াম পাম্পকিন বার্ডস আই চিলি লার্জ কার্ডামম ড্রাগন ফ্রুট পাইনএপল আর দোসরা ফ্রুটস খান বি দেখাই রাখিছে
ডিজিটাল সাক্ষ্য ভি হোগে পারম্পরিক সাক্ষ্য ভারতীয় সাক্ষ্য অধিনিয়ম মতলব নয়া কানুন 1 জুলাই সে লাগু আজাদ ভারত কে আপনি কানুন
আপনি খান আকাশবাণী কহিমার বা দিয়া খবর শুনি আছে আপনি খান বা এই খবর নিউজ অন ইয়ার এপ আর ইউটিউব চ্যানেল এ আই আর নিউজ কহিমার পর শুনি পাৰিব। সরকার পৰা কৈছে কি 755 ফাস্ট ট্রেক স্পেশাল কোর্স দি 410 এক্সক্লুসিভ পক্সকো কোর্স মিলাই কিনা দেশটি 30 স্টেট আর ইউনিয়ন টেরিটরিজ দি কাম জারি থাকি আছে। ইউনিয়ন ল আর জাস্টিস মিনিষ্টার অর্জুন রাম মেহকওয়াল পৰা রাজ্যসভা দি একটা সবাল দি লিখি কিনা আজি এই কৈছে। তাৰ পৰা কৈছে কি চৰকাৰ বা চেণ্ট্ৰেল ৰেছপন্সেছ স্কিমছ ইমপ্লিমেণ্ট কৰি কিনে ফাষ্ট ট্ৰেক স্পেচিয়েল কোৰ্ছ বনাবলি আৰু ৰেপ এণ্ড প্ৰডাকচন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ বক্সো এক্ট লগতে জৰিয়া কেছেছ ৰখাই থাকি এখন ডিছপজ কৰি দি কিনে জল্দি ট্ৰায়েল কৰি দিবলৈ বনাই দিছে। মেহকৱাল পৰা কৈছে কি স্কিমটো এতিয়া 31 মাৰ্চ 2026 1952 কৰোৰ টকা ওপৰ আউটলে লগতে বঢ়াই দিছে। মিনিষ্টাৰ পৰা কৈছে কি এইটো স্পেচিয়েল কোৰ্ছ পৰা 2,53,000 ওপৰ কেছেছ টু ইতিয়াদাক্তি ডিছপ'জ কৰি দিছে। নাগালেণ্ড পুলিচৰ পৰা ইতিয়াদাক্তি 36 হেৰাই যোৱা নহলে জোৰকৰীয়া মোবাইল আৰু 8টা জোৰকৰীয়া গাড়ী খান দি যাতকাৰী খান পাই যাইছে। জোৰকৰীয়া গাড়ী খান আৰু হেৰাই যোৱা নহলে জোৰকৰীয়া মোবাইল ফোনছ লগত জোৰা কমপ্লেইন লগা অনলাইন ছাবমিশ্যন ছিষ্টেম অলপ ছিষ্টেম সময় আকুতি চুৰু কৰি দিয়াৰ পাছতে এইটো জানকাৰী খান পাই যাইছে। নাগালেণ্ড পুলিচৰ পৰা কৈছে কি মানুহ খান পৰা ভাল জবাব খান দি আছে। এইটো ব্ৰহ্মাণ্ড খান লগতে লিগেল ঝামেলা নহবলৈ আৰু পুলিচৰ পৰা ধৰিলে জোৰকৰীয়া বস্তু খান হেৰাই যাবলৈ ৰিস্ক নলবৰ কাৰণে ছেকেণ্ড হেণ্ড মোবাইলছ নহলে গাড়ী খানটো না কিনিবলৈ এডভাইচ দিছে। শিক্ষা সপ্তাহ লগা 4 দিন ৱালাতে নাগালেণ্ড পুৰ আদি সব স্কুলছ খান পৰা কালচাৰেল দিনটো চেলিব্ৰেট কৰিছে। ডঃ নীলজ কেৰী গভৰ্ণমেণ্ট হাই ছেকেণ্ডাৰী স্কুল শিখাজু কহিমাৰী একটা ইভেণ্ট ৰাখে চামৰ ষ্টুডেণ্টছ পৰা ফক ছংছ ট্ৰেডিশ্যনেল ডান্সেছ পাৰফৰ্ম কৰি কিনা নাগালেণ্ড লগা আলাগ আলাগ জাতি লগা ফক হিচা খান কৈছে। মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা টেমচিনাৰু আয়াৰা কৈছে কি নাগা খান লগতে খিচা গানা ফকলৰ আৰু মেখেলা চাদৰ বেছি কিছুমান থাকি আছে। তাইৰ বা ইটো লেগাচিছখন যতন কৰি ৰাখি বুলি কৈছে। ডেপুটি মিছন ডাইৰেক্টৰ কেলিখা কেনেৰা বুঢ়া বুঢ়ী খান বা ট্ৰেডিশ্যন জাৰি ৰাখি আদি ইজাদ কৰিবলৈ দৰকাৰ জনাইছে আৰু চব লগতে ইটো ভেলিউজ খান মানি ৰাখি বুলি অনুৰোধ কৰিছে। ডিপাৰ্টমেণ্ট অফ হেলথ অফ ফেমিলি ৱেলফেয়াৰ বা পেকেজ ড্ৰিংকিং ৱাটাৰ পি ডি ডাব্লিউ মেনুফেকচাৰাৰ্ছ আৰু ছাপ্লাইয়াৰ্ছ লগতে বি আই এছ লাইচেন্স নাথাকি কেনে জলি থাকিয়া খিলাপি খবৰদাৰ জনাইছে। জন্দ এফ এছ এছ এ আই লাইচেন্স নহলে ৰেজিষ্ট্ৰেশ্যন কাৰণে এপ্লাই কৰিবলৈ লাগিব। এইটো কাৰণে ইটোবা চব পি ডি ডাব্লিউ মেনুফেকচাৰাৰ আৰু ছাপ্লাইয়াৰ্ছ লগতে সক্ষম হিচাপ বি আই এছ লাইচেন্স কাৰণে এনুৱেল টাৰ্ণ অভাৰ ইকো না চাই কিনে ৰেজিষ্টাৰ কৰিবলৈ কৈ দিছে। ডিপাৰ্টমেণ্ট পৰা কৈছে কি বি আই এছ চাৰ্টিফিকেশ্যন না থাকি কিনে ষ্টেট বাহাৰ বা পি ডি ডাব্লিউ মিনাৰেল ৱাটাৰ আনি থাকিয়াটো ষ্টেট ফিডৰ দি বিক্ৰী কৰিবলৈ না দিব। এইটো পৰা কৈছে কি গাইডলাইন্স নামাৰিলে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড এক্ট 2006 লগা ছেকশ্যন 58 আৰু 63 নিজিতে চাজা পাবলৈ আছে। আৰু চেমিনিয়ৰ ডেপুটি কমিশনাৰ ৰোহিত সিংৰা ড্ৰাগছ এণ্ড কছমেটিক ৰুলছ 1945 লগা এনফৰ্চমেণ্টে জনাই দিছে। এইটো কাৰণে চব ফাৰ্মাচী ৰিটেইলাৰ্ছ খান স্কেডুল এক্স ইয়ানি এইচ এইচ ওৱান ড্ৰাগছ খান কাউণ্টাৰতে বিক্ৰী কৰি আৰু চেমিনিয়ৰ ডিষ্ট্ৰিক্ট ফিডৰ দি দৰকাৰ প্ৰেছক্ৰিপচন ৰেজিষ্টাৰ কৰিবলৈ আৰু নিজৰ নিজৰ দোকান বাহাৰ আৰু ফিডৰ দিবি চি চি টিভি কেমেৰাছ খান জল্দি ঢালি ৰাখিবলৈ জনাই দিছে। খবৰ চেষ্টি হেডলাইন শিৱৰা জনাই দি আছে। চিফ মিনিষ্টাৰ নিপিয়ৰিঅ পৰা ইউনিয়ন মিনিষ্টাৰ পীয়ুষ গোয়েল লগতে লগ কৰি কিনে ট্ৰেড আৰু কমাৰ্চ এভিনিউজটি গোঠা কৰিছে। ৰিজনেল ৰিচৰ্চ চেণ্টাৰ ডাইৰেক্টৰ ডঃ ৰাজ প্ৰভা মুক্তাংৰা নাগালেণ্ড ডায়েগনষ্টিক ছাৰ্ভিচ ভাল কৰিবলৈ দৰকাৰ জনাইছে। এডভাইজাৰ চিত্ৰং থিউ চাংটাম্ৰা চাইবাৰ ধমকিৰ খিলাফ মজবুত ডিফেন্স বনাবলৈ ইনোভেশ্যন চলিউচনছ কাৰণে কৈছে আৰু হৰ্টি ডিপাৰ্টমেণ্ট লগতে প্ৰমোশ্যন অব বেষ্ট হৰ্টিকালচাৰ ফাৰ্মিং এণ্ড প্ৰডাক্টছটো ইণ্টাৰনেশ্যনেল এক্সপ' দি এৱাৰ্ড কৰি দিছে। আজি ৰাতিলৈকে নাগামিজ খবৰ ইমান ডিচেজ কৰি আছে। আপুনি কাঞ্চৰ কাৰণে ভাল ৰাতি হবি।